জখৰীয়া ভাববাদী পুস্তক এঘাৰ অধ্যায়। ইজৰাইলক চৰুৱা মেৰচাক ৰখীয়াজনে নিজৰ কাম এৰি যোৱা। হেই লিবানুন, অগ্নিয়ে তোমাক এৰজ গছবোৰ গ্ৰাস কৰিবৰ কাৰণে তোমাৰ দুৱাৰবোৰ মুকলি কৰা। হেই দেৱদাৰু, বিলাপ কৰা, কিয়নো এৰজ বৃক্ষ পতিত হ'ল, কাৰণ যি উত্তম আছিল সেইবোৰ নষ্ট হ'ল। হেই বাছানৰ অলোন গছবোৰ, বিলাপ কৰা, কিয়নো দুৰ্গম কাঠনি ভাঙি পৰিছে। মেৰ চাগ ৰখীয়াবোৰৰ মাতে চিঞৰিছে, কিয়নো তেওঁলোকৰ গৌৰৱ ধ্বংসপ্ৰাপ্ত হ'ল। যুৱা সিংহবোৰ গৰ্জি উঠিছে, কিয়নো জৰ্দনৰ গৌৰৱ উচ্ছন্ন হ'ল। এই হেতুকে মোৰ ঈশ্বৰ যীহোৱাই এই কথা ক'লে, বধ কৰিবলগীয়া মেৰ চাগৰ জাকক তুমি চৰুৱা। সেইবোৰৰ কিনোতাবোৰে সেইবোৰক বধ কৰে আৰু নিজক দোষী বুলি নাভাবে, আৰু সেইবোৰক বেচোতা প্ৰতিজনে কয়, যীহোৱা ধন্য হওক, কিয়নো মই ধনী হলো। কাৰণ সেইবোৰৰ নিজ ৰখীয়াসকলে সেইবোৰক মৰম নকৰে। কিয়নো দেশ নিবাসীসকলক মই দয়া নকৰিম, এইয়ে যীহোৱাৰ ঘোষণা। কিন্তু চোৱা, মই লোকসকলৰ প্ৰতিজনক নিজ মেৰ ৰখীয়া আৰু নিজ ৰজাৰ হাতত শোধাই দিম। তেওঁলোকে দেশ চূৰ্ণ কৰিব, কিন্তু মই তেওঁলোকৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ নকৰিম। তেতিয়া বেচোতাসকলৰ বধ কৰিবলগীয়া সেই মেৰ চাক জাকবোৰৰ ৰখীয়া মই হলো, আৰু মই নিজৰ কাৰণে দুডাল লাখুটি ললো। এডালৰ নাম দয়া আৰু আনডালৰ নাম একতা ৰাখিলো। এইদৰে মই মেৰ চাগৰ জাকটোক চৰাবলৈ ধৰিলো। মই এক মাহৰ ভিতৰতে সেই তিনিজন মেৰ চাগ ৰখীয়াক বিনষ্ট কৰিলো, কিয়নো মই তেওঁলোকৰ প্ৰতি অধৈৰ্য হলো, কিয়নো তেওঁলোকৰ প্ৰাণেও মোক ঘীণ কৰিলে। তেতিয়া মই ক'লো, মই তোমালোকক আৰু নচৰাওঁ। যিবোৰ মৰি আছে সেইবোৰক বিনষ্ট হ'বলৈ দিয়া, আৰু যিবোৰ অৱশিষ্ট থাকিব সেইবোৰক ইজনে সিজনৰ মাংস খাওক। সেইকাৰণে মই সকলো জাতিৰ লগত স্থাপন কৰা নিয়মটি ভাঙিবলৈ মোৰ সেই দয়া নামৰ লাখুটিডাল দুডোখৰ কৰিলো। সেইদিনা সেই নিয়মটি ভঙা হ'ল, আৰু মোক সেইদৰে কৰা দেখি বেচোতাসকলে জানিলে যে এইয়ে যীহোৱাৰ বাক্য। মই তেওঁলোকক ক'লো, যদি তোমালোকে ভাল দেখা তেন্তে মোক মোৰ বেচ দিয়া, যদি ভাল নেদেখা তেন্তে নালাগে। তেতিয়া তেওঁলোকে মোৰ বেচৰ অৰ্থে 30 চেকল ৰূপ জুখি মোক দিলে। তেতিয়া যীহোৱাই মোক ক'লে, সেই ৰূপ ধনৰ ভঁৰালত জমা দিয়া, তেওঁলোকৰ বিবেচনাত এইয়ে উচিত মূল্য। তেতিয়া মই সেই 30 চেকল ৰূপ লৈ যীহোৱাৰ গৃহত কুমাৰৰ আগত জমা দিলো। পাছত যিহুদা আৰু ইজৰাইলৰ মাজত ভাতৃত্ব বন্ধন ভাঙিবলৈ মোৰ একতা নামৰ আনডাল লাখুটি দুডোখৰ কৰিলো। তেতিয়া যীহোৱাই মোক পুনৰাই ক'লে, তুমি আকৌ নিজৰ বাবে এজন অজ্ঞান মেৰ চাগ ৰখীয়া সঁজুলি লোৱা, কিয়নো চোৱা, মই দেশত এজন মেৰ চাগ ৰখীয়াৰ উৎপন্ন কৰিম। তেওঁ নষ্ট হ'বলগীয়া ছাগলীবোৰ বুজ বিচাৰ নল'ব, ছিন্ন ভিন্ন হোৱা ছাগলীবোৰক নিবিচাৰিব বা ভগ্ন হোৱাটোক সুস্থ নকৰিব, আনকি সুস্থকো প্ৰতিপালন নকৰিব। কিন্তু হৃষ্টপুষ্টবোৰে মাংস খাব আৰু সেইবোৰৰ খুৰাও দুখৰ দুখৰকৈ ছিঙিব। হাই, জাক এৰি যোৱা অযোগ্য মেৰ ৰখীয়া, তেওঁৰ সোঁ চকু আৰু সোঁ হাতৰ বিৰুদ্ধে তৰোৱাল লৈ আহা। তেওঁ সোঁ হাত নিষ্কৰ্মা হৈ যাব আৰু তেওঁ সোঁ চকু অন্ধ হ'ব।